এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে উদ্বোধন। শিলিগুৰিৰ পৰা গুৱাহাটী হৈ যোৰাবাটলৈ উচ্চ গতিসম্পন্ন এক্সেছ কণ্ট্ৰল কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ৰাজ্যসভাত প্ৰকাশ। ৰাজ্যসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অসমৰ সাংস্কৃতিক ঐতিহ্য, ভাষা আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মিত্ৰতা আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা অব্যাহত আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি কেৰালা, পাঞ্জাৱৰ আৰু ৰেলৱে ছাৰ্ভিচেছৰ মুখামুখি। সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মিত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে ELF আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মৰাণৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰছী পথাৰলৈকে 4.2 কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাত এই অত্যাধুনিক ৰানৱে নিৰ্মাণ কৰা হৈছে। যুদ্ধকালীন পৰিস্থিতি, প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰী অৱস্থাত এই ৰাষ্ট্ৰীয় ঘাইপথ নিমিষতে বিমানবন্দৰলৈ ৰূপান্তৰিত কৰিব পৰা যাব। উদ্বোধনৰ পাছতে মৰাণৰ আকাশত বায়ুসেনাৰ শক্তিশালী যুঁজাৰু বিমানসমূহে উৰণ কৌশল প্ৰদৰ্শন কৰিব। ৰাফেল, সুখৈ, মিগ, তেজাস, হাৰকিউলিছ আৰু AN-32 বিমানৰ উৰণ অৱতৰণেৰে সামৰিক কৌশল প্ৰদৰ্শন কৰা হ'ব। ৰানৱেৰ দুয়োফালে শক্তিশালী সুৰক্ষা বেৰ, আধুনিক সামৰিক বিমান নিয়ন্ত্ৰণ স্তম্ভকে ধৰি সকলো অত্যাৱশ্যকীয় সুৰক্ষা ব্যৱস্থা সংযোজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সেই স্থান পৰিদৰ্শন কৰি জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু বায়ুসেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰ্যালোচনা কৰিছে। উদ্বোধনৰ এসপ্তাহ পূৰ্বৰে পৰা সুৰক্ষাজনিত কাৰণত মৰাণৰ 11 কিলোমিটাৰ দৈৰ্ঘৰ পথত সকলো যান বাহনৰ চলাচল সাময়িকভাৱে বন্ধ ৰখা হ'ব বুলি জানিব পৰা গৈছে। বন বিভাগে পথৰ দাঁতিসমূহ পৰিষ্কাৰ কৰাৰ লগতে উৰণ অৱতৰণত বাধাৰ সৃষ্টি কৰিব পৰা মোবাইল টাৱাৰসমূহ স্থানান্তৰ কৰিছে। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বিমানযোগে ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ পাছতে যুঁজাৰু বিমানৰ কৌশল প্ৰদৰ্শন উপভোগ কৰিব। ইয়াৰ পাছতে আয়োজিত এখন জনসভাতো তেওঁ ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিমূলক কাম কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে উচ্চ গতিসম্পন্ন এক্সেছ কণ্ট্ৰল কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি কালি ৰাজ্যসভাত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰি কৰে। সদনৰ প্ৰশ্নোত্তৰ কালত পশ্চিমবংগৰ বিজেপিৰ সাংসদ সৌমিক ভট্টাচাৰ্যই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইতিমধ্যে এই প্ৰকল্প ৰূপায়ণৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ বিশেষজ্ঞ পৰামৰ্শদাতা সমিতিক দায়িত্ব দিয়া হৈছে। প্ৰতিবেদন প্ৰস্তুতৰ পাছতে ভূমি অধিগ্ৰহণ, প্ৰকল্পৰ আনুমানিক ব্যয় তথা সময়সীমা নিৰ্ধাৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰস্তাৱিত কৰিডৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তক সংযোগ ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। শিলিগুৰিৰ পৰা গুৱাহাটী হৈ যোৰাবাটলৈ সম্প্ৰসাৰিত হ'বলগীয়া প্ৰায় 400 কিলোমিটাৰ দৈৰ্ঘৰ এই উচ্চ গতিৰ কৰিডৰটোৱে যাত্ৰীবাহী বাহনৰ চলাচল সুচল কৰাৰ লগতে বাণিজ্যিক দিশতো আমূল পৰিৱৰ্তন সাধন কৰিব বুলি কোৱা হৈছে। ইপিনে গুৱাহাটীৰ পৰা তেজপুৰ হৈ শিলঘাটলৈকে 154 কিলোমিটাৰ নতুন ৰেলপথ স্থাপনৰ বাবে বিশদ প্ৰকল্প প্ৰতিবেদন যুগুত কৰা হৈছে বুলি কালি লোকসভাত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে। আগিয়াথুৰিৰ পৰা ডেকাৰগাঁওলৈকে 129 কিলোমিটাৰ আৰু ডেকাৰগড়ৰ পৰা শিলঘাটলৈকে 25 কিলোমিটাৰ ৰেল প্ৰকল্প ৰূপায়ণৰ বিষয়টোক লৈ কালি ৰেলমন্ত্ৰীগৰাকীয়ে সদনত বিবৃতি দিয়ে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি ৰাজ্যসভাত অসমৰ সাংস্কৃতিক ঐতিহ্য, ভাষা আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়ত দৃঢ়ভাৱে মত প্ৰকাশ কৰে। তেওঁ অসমৰ উন্নয়নৰ শেহতীয়া ছবিখন সন্দৰ্ভতো অৱলোকন কৰে। তেওঁ লগতে কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসনকালত ৰাজ্যখনৰ প্ৰতি পালন কৰা ভূমিকা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰসংগ উল্লেখ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে বিশ্ব বৰেণ্য শিল্পীগৰাকীক ভাৰত ৰত্নৰে বিভূষিত কৰাৰ প্ৰসংগও উত্থাপন কৰে।
Inevitably comes to our mind that is Sudhakant Dr. Bhupen Hazarika. For decades, people of Assam demanded that he be honored with Bharat Ratna. But finally, although Congress didn't listen to it, so finally, Bharat Ratna was conferred upon Dr. Bhupen Hazarika by Modi Sarkar. When the entire nation, including Assam, was celebrating the honor bestowed upon Bhupen Hazarika, the House would be shocked to know that the current president of Congress, Honorable LOP Mallikarjun Kharge ji, he said when entire nation, including Assam, was celebrating the honor of Bharat Ratna conferred upon Bhupen Hazarika, at the time, Kharge ji said,
"Je ye kisko di diya, gayak ko Bharat Ratna de diya."
It was not an insult only to Bhupen Hazarika or Assam. It's an insult to the entire northeastern region. Main Congress ko bolna chahta hu, ye kisko de diya, Bharat Ratna ek singer ko de diya. Bhupen Hazarika was not just a singer. He was a professor of university, a poet, a thinker, a social reformer, a journalist, a music director, a singer, a film producer, director, and he received a Sangeet Natak Academy Award.
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে মিত্ৰতা আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 14 ফেব্ৰুৱাৰীত অসম ভ্ৰমণৰ সময়ত গুৱাহাটীত হ'বলগীয়া বিজেপিৰ কাৰ্যকৰ্তা সভাত দলীয় ৰণকৌশল যুগুত কৰা হ'ব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। একেদৰে 21 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পাছতে ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ উপৰি মিত্ৰ দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত সকলো বিষয় চূড়ান্ত হ'ব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে অসম গণ পৰিষদ দলে পূৰ্বতকৈ আসন বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে। মিত্ৰতা সন্দৰ্ভত অনানুষ্ঠানিক আৰু প্ৰাথমিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে বুলি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰকাশ কৰিছে।
এতিয়া আমাৰ মিত্ৰতাৰ বিষয়ে প্ৰাথমিক কথা বতৰা অনানুষ্ঠানিকভাৱে হৈছে, আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই। যাতে আনুষ্ঠানিক আলোচনা সফল হয় তাৰ কাৰণে আমি মাজে সময়ে অনানুষ্ঠানিকভাৱে যোগাযোগ আমাৰ মাজত আছে আৰু ইয়াৰ দ্বাৰা আমি নিশ্চিত হৈছো যে অতি সন্তোষজনকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে মিত্ৰতা হ'ব আৰু আমাৰ আসন বুজাবুজিও খুব ভাল ধৰণে হ'ব।
কংগ্ৰেছ দলেও প্ৰাৰ্থী বাছনিৰ বাবে আলোচনা কৰি থকাৰ লগতে মিত্ৰতা সম্পৰ্কতো আলোচনা অব্যাহত ৰাখিছে। কালি কংগ্ৰেছ দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই গুৱাহাটীত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হয়। এই বৈঠকত দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ, দলৰ নেতা ৰিপুণ বৰা, ভূপেন বৰা, দেৱব্ৰত শইকীয়াকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। বৈঠক সন্দৰ্ভত দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে এইদৰে কয়।
আমাৰ আজি মাত্ৰ আমি গোটেইখিনি একত্ৰিত হৈছো আৰু এটা ভাল পৰিস্থিতিত আমি নিজৰ কথাখিনি অসমৰ হৈ কি কি আমি ভাবিছো, নো ফৰ্মেল, ভেৰি ইনফৰ্মেল, ভাল আমাৰ এটা বণ্ডিং, আমাৰ ভাল ইনফৰ্মেল এটা বণ্ডিঙৰ আমি বিভিন্ন পাৰ্চনেল কথা পাতিলো, কিছুমান আগৰ কথা পাতিলো, মাত্ৰ আজি আমাৰ ইনফৰ্মেল এটা গেট টুগেডাৰ য'ত আমি নিজৰ এনে এটা শ্বেয়াৰ, নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ, নিজৰ নিজৰ এক্সপিৰিয়েঞ্চ আমি শ্বেয়াৰ কৰিব পাৰিলো, খুব এটা ভাল পজিটিভ এটা আমাৰ।
দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী 2026ৰ কাম জিলা নিৰ্বাচনী বিষয়াৰ তত্বাৱধানত নিয়াৰিকৈ চলি আছে। নিৰ্বাচন বিভাগে পোৱা দাবী আপত্তিৰ নিষ্পত্তিৰ কামসমূহ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশত বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ বিভিন্নজনৰ নাম কৰ্তনৰ বাবে লাভ কৰা অভিযোগ সন্দৰ্ভত অন্তিম পৰ্যায়ৰ শুনানি গ্ৰহণ কৰি থকা হৈছে। এই সময়ছোৱাত দাবী আপত্তিসমূহ জনপ্ৰতিনিধিত্ব আইন 1950 আৰু ভোটাৰ পঞ্জীয়ন অধিনিয়ম 1960 অনুসৰি নিষ্পত্তি কৰাটো বাঞ্ছনীয়। এই ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ কাৰ্যত বাধা সৃষ্টি কৰাৰ উদ্দেশ্যে একাংশ লোকে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই থকা বুলি নিৰ্বাচন আয়োগে উল্লেখ কৰি এই অপপ্ৰচাৰক গুৰুত্ব নিদিবলৈ আহান জনাইছে। এজন ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা নাই বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ ভোটাৰসকলে ভোটাৰ তালিকাত নিজৰ নাম থকা নথকা বিষয়টো ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে পৰীক্ষা কৰি চাব পাৰিব বুলিও জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ভোটাৰ তালিকাত নাম কৰ্তন হলে ততালিকে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰস্তুতিৰ আলেখ লেখ আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ সন্দৰ্ভত অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকী বিশেষজ্ঞৰ লগতে আকাশবাণীৰ সংবাদদাতাসকলে ভাগ ল'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। বিজেপি নেতা ইউমনাম খেমচান্দ সিঙে কালি মণিপুৰৰ লোকভৱনত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই ইম্ফলত থকা লোকভৱনত নতুন মুখ্যমন্ত্ৰীগৰাকীক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে নেমচা কিপগেন আৰু লোধি দিখৈ উপ মুখ্যমন্ত্ৰী হিচাপে আৰু গোবিন্দ দাস কণ্ঠজেমে গৃহমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰে। ৰাজ্যখনত যোৱা বছৰ 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। উল্লেখযোগ্য যে কালি দিল্লীত মণিপুৰৰ বিজেপি বিধায়কসকলৰ বৈঠকত ইউমনাম খেমচান্দ সিঙক নেতা হিচাপে বাছনি কৰা হৈছিল। কালি NDAৰ আন সহযোগী দলসমূহৰ বৈঠকত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হয়। মণিপুৰৰ 60-জনীয়া বিধানসভাত বৰ্তমান 37গৰাকী বিধায়ক আছে। অহা বছৰ এই চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰং প্ৰেক্ষাগৃহত কালি লোকভৱনৰ উদ্যোগত উজনি অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু উজনি অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলে অংশ লয়। ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষাবিদ আৰু শিক্ষানুষ্ঠানসমূহে গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকা আৰু শিক্ষানীতি ৰূপায়ণৰ পাছতে সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই বৈঠকত শিক্ষাৰ্থীসকলৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সাধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নীতি নিৰ্দেশনা তথা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখনাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন আজি অনুষ্ঠিত হ'ব। চিলাপথাৰত দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলত যোৱাবাৰৰ বিজিত কেৰেলা দল পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনখন খেল দিনৰ 1:30 বজাৰ পৰা ৰেলৱে আৰু ছাৰ্ভিচেছৰ মাজত ঢকুৱাখনাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পঞ্জাৱ দলটো 8 বাৰকৈ চূড়ান্ত বিজয়ী আৰু বিজিত দল হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে কেৰেলা দলে 7 বাৰ বিজয়ী আৰু 9 বাৰ বিজিতৰ সন্মান লাভ কৰিছে। একেদৰে ছাৰ্ভিচেছ দলটো 7 বাৰ বিজয়ী, 5 বাৰ বিজিত আৰু ৰেলৱে দলে 3 বাৰ বিজয়ী আৰু 6 বাৰ বিজিত হোৱাৰ সন্মান অৰ্জন কৰিছে। আই চি চিৰ 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ অৰ্জনৰ যুঁজত কাইলৈ ভাৰত ইংলেণ্ডৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত জিম্বাবৱেৰ হাৰাৰেত আৰম্ভ হ'ব। কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত আফগানিস্তানত 7 উইকেটত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে কালি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতি তথা কলা সম্পত্তি তথ্যৰে 12,000 বিঘা মাটি দখল কৰা বুলি অভিযোগ উত্থাপন কৰে। এই বাতৰিটোৱে আজি অসমীয়া প্ৰতিদিন কাকতত মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটোক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। শিৱসাগৰত কালি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকী সৰব হোৱা এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিয়ে স্থান দিছে। বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙে কালি মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাতৰিটো অন্যান্য কাকতসমূহৰ লগতে দি টাইমছ অব ইণ্ডিয়া কাকতত সবিস্তাৰে প্ৰকাশ পাইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অধিবক্তাৰ ৰূপত কালি উচ্চতম ন্যায়ালয়ত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে যুক্তি দৰ্শোৱাৰ বাতৰিটোক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতেও উকিলৰ ভূমিকাত মমতা শিৰোনামেৰে বিস্তৃতভাৱে বাতৰিটো প্ৰকাশ কৰিছে। মিয়া বুলি দেশী মুছলমানক অত্যাচাৰ নকৰিব আৰু দেশী মুছলমান বুলি মিয়া সম্প্ৰদায়ৰ ব্যক্তিক ৰক্ষণাবেক্ষণ নিদিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনোৱাৰ বাতৰিটোৱে দ্য ছেণ্টিনেল কাকতৰ শিৰোনাম দখল কৰিছে। ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতত কালি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি সম্পন্ন হয় আৰু 6গৰাকী প্ৰৱাসী অসমীয়াই আদালতত সাক্ষ্য প্ৰদান কৰে। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতেও তথ্য সহকাৰে বাতৰিটো প্ৰকাশ কৰিছে।
ধন্যবাদ ডেভিড। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে অধিৱেশনৰ উদ্যোক্তাসকলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অধিৱেশনথলীৰ লগতে প্ৰদৰ্শনীথলী, ভোজনালয় আদি সাজু কৰি তোলা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত অসম পৰ্যটন নিগমৰ উদ্যোগত কালি ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কমেও 50জন ৰোগীৰ মাজত সাহায্যৰ চেক বিতৰণ কৰা হয়। অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কালি ডিব্ৰুগড়ৰ মিলন নগৰ সাংসদ কাৰ্যালয়ৰ ভৱনত ৰোগীসকলৰ মাজত এই চেক বিতৰণ কৰে। কলিয়াবৰ সংমণ্ডলৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দুখনকৈ পানী যোগান আঁচনি কালি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। 21,47,00,000 টকা ব্যয় সাপেক্ষে এই পানী যোগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে 14 ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত জৰুৰীকালীন বিমান অৱতৰণ ৰানৱে উদ্বোধন। শিলিগুৰিৰ পৰা গুৱাহাটী হৈ যোৰাবাটলৈ উচ্চ গতিসম্পন্ন এক্সেছ কণ্ট্ৰল কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ৰাজ্যসভাত প্ৰকাশ। ৰাজ্যসভাৰ বিতৰ্কত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অসমৰ সাংস্কৃতিক ঐতিহ্য, ভাষা আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মিত্ৰতা আৰু প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনা অব্যাহত। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি কেৰালা, পঞ্জাৱৰ আৰু ৰেলৱে ছাৰ্ভিচেছৰ মুখামুখি। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।